এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাভা মিচিং আৰু তিৱা জনগোষ্ঠীৰ প্ৰতিনিধি গোটৰে বৈঠকত ভাগ লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ শীঘ্ৰে তেওঁলোকৰ সমস্যা সমাধানৰ আশ্বাস। পশ্চিম কাৰ্বি আংলঙৰ খেৰনিৰ ঘটনা সন্দৰ্ভত দিছপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্বি জনগোষ্ঠীৰ প্ৰতিনিধিৰে জৰুৰী বৈঠক। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দুদিনীয়াকৈ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা। ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনৰ অংশগ্ৰহণ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ পৰা যোৰহাটৰ আই চি প্ৰিছা বৰাৰ ৰাষ্ট্ৰীয় বীৰ বাল পুৰস্কাৰ গ্ৰহণ। আই চি প্ৰিছাক মুখ্যমন্ত্ৰীৰ অভিনন্দন। আৰু অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিনা কবি গীতিকাৰ কেশৱ মহন্তলৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নতুন দিল্লীত আজি অসমৰ ৰাভা মিচিং আৰু তিৱা জনগোষ্ঠীৰ এটা প্ৰতিনিধি গোটৰ সৈতে বৈঠকত মিলিত হয়। গৃহমন্ত্ৰীগৰাকীয়ে জনগোষ্ঠীকেইটাৰ প্ৰতিনিধিৰ দাবীসমূহ শুনাৰ লগতে প্ৰকৃত সমস্যাসমূহ সমাধানৰ আশ্বাস প্ৰদান কৰে। এই বৈঠকতে গৃহমন্ত্ৰীগৰাকীয়ে জনগোষ্ঠীকেইটাৰ সমস্যা সৌহাৰ্দ্যপূৰ্ণ তথা দীৰ্ঘম্যাদীভাৱে সমাধান কৰিবৰ বাবে এগৰাকী জ্যেষ্ঠ বিষয়াক নিয়োগ কৰিব বুলি প্ৰকাশ কৰে। পশ্চিম কাৰ্বি আংলঙৰ খেৰনিত সংঘটিত ঘটনা সন্দৰ্ভত দিছপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়। বৈঠকত কাৰ্বি জনগোষ্ঠীৰ কেইবাটাও দল সংগঠনৰ প্ৰতিনিধিয়ে ভাগ লয়। বৈঠকখনত ৰাজহ মন্ত্ৰী কেশৱ মহন্ত, অসম আৰক্ষীৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও অংশ লয়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত আজি দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনে অংশগ্ৰহণ কৰে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিগৰাকীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে কেইবাগৰাকীও মন্ত্ৰী তথা ভালেমান নেতাকৰ্মীয়ে বিপুল আদৰণি জনায়। বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিগৰাকীয়ে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ উদ্বোধনী সত্ৰত ভাষণ প্ৰদান কৰে। উদ্বোধনী সত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় উপাধ্যক্ষ বৈজয়ন্ত জয়পাণ্ডা, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ আৰু ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু উপস্থিত থাকে। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আজি প্ৰেছ ক্লাবৰ প্ৰাংগণত প্ৰথমখন মহিলা সাংবাদিক সন্মিলন অনুষ্ঠিত হৈ যায়। বহুসংখ্যক মহিলা সাংবাদিকৰ উপস্থিতিত প্ৰেছ ক্লাব অব ইণ্ডিয়াৰ নৱনিৰ্বাচিত সভাপতি সংগীতা বৰুৱা পিছাৰতীয়ে এই সন্মিলনখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধনী ভাষণ প্ৰদান কৰি সভাপতি পিছাৰতীয়ে কয় যে সাংবাদিক হৈছে সাংবাদিকৰ লগত লাগি থকা পেচা। সাংবাদিকৰ প্ৰথম কৰ্তব্য হৈছে ভয় আৰু শংকাবিহীনভাৱে সাধাৰণ নাগৰিকৰ হকে প্ৰশ্নৰ উত্থাপন কৰা।
যিটো প্ৰশ্ন জবাব নাই, সেই প্ৰশ্নটোহে আমাৰ কাৰণে ষ্টৰী। যিটো প্ৰশ্নত জবাব দিব পৰা নাই, লাষ্টত এইটোৱে কম যে ইলেকশ্যন আহিছে, এতিয়া আমি মানুহৰ কথা পাতিব লাগে। মানুহৰ প্ৰশ্নটোৰ পৰা আমি দূৰলৈ যাব নালাগে, কাৰণ আজিকালি বহুত ছচিয়েল মিডিয়া আহিছে, ইউটিউবাৰবোৰ লগাই পেলাই পাব্লিক ৰিলেশ্যনো কৰিবলৈ লাগিছে। এইটো অল অভাৰ ইণ্ডিয়াত চলিছে আৰু এতিয়া অসমলৈও অহা মই দেখিছো কিছু কিছু ক্ষেত্ৰত, আৰু এইবোৰ হ'ব। ইউটিউবাৰ আৰু জাৰ্নেলিষ্টৰ মাজত এটাই ডিফাৰেঞ্চ, সেইটো হৈছে যে জাৰ্নেলিষ্টে এথিক্স অফ জাৰ্নেলিজম মেইনটেইন কৰি চলে, ইউটিউবাৰে কাৰোবাৰ স্থিতি বা কাৰোবাৰ পাৰ্চনেলিটি ভালকে কোটিং এটা দি পেলাই এছিয়ান পেইণ্ট লগোৱাটোহে তেওঁলোকৰ কাম। কিন্তু আমাৰ কাম সেইটো নহয়, আমাৰ কাম হৈছে মানুহৰ কথাখিনি কেনেকে উলিয়াই আনিব পাৰিছো।
এই অনুষ্ঠানত বহুকেইজন বিশিষ্ট সাংবাদিক উপস্থিত থাকে। উল্লেখযোগ্য যে উদ্বোধনী অনুষ্ঠানৰ পাছতে মোৰ জীৱন মোৰ কাহিনী, মই আৰু মোৰ সাংবাদিকতা আৰু কৰ্মক্ষেত্ৰত মহিলা সাংবাদিকৰ প্ৰত্যাহ্বানৰ আৰু সম্ভাৱনাৰ শীৰ্ষক তিনিখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। এই অনুষ্ঠানত বহুকেইগৰাকী মহিলা সাংবাদিকে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ সুযোগ পায়। আজি অনুষ্ঠিত এই অনুষ্ঠানত অসম চৰকাৰৰ পৰা যুৱ লেখকৰ বঁটাৰে সন্মানিত হোৱা সাংবাদিকসকলক গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। অসম সাহিত্য সভাই পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনিত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে। অসম সাহিত্য সভাৰ গুৱাহাটীত থকা ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে কয় যে এই সংঘৰ্ষই ৰাজ্যৰ সাম্প্ৰতিক সম্প্ৰীতি আৰু ভাতৃত্ববোধত আঘাত হানিছে। সাহিত্য সভা খেৰণিৰ ঘটনাত ক্ষতিগ্ৰস্ত হোৱা কাৰ্বি সমাজৰ সৈতে থাকিব বুলি প্ৰকাশ কৰি শ্ৰীগোস্বামীয়ে কয় যে দুই এদিনৰ ভিতৰতে নিজাববীয়াকৈ পৰিস্থিতিৰ বুজ ল'বলৈ অসম সাহিত্য সভাৰ এটা প্ৰতিনিধি দল কাৰ্বি আংলঙলৈ ৰাওনা হ'ব। লগতে পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰশাসনকো ঘটনাটোৰ সকলো দিশ সূক্ষ্মভাৱে বিচাৰ বিবেচনা কৰি ন্যায়সংগত ব্যৱস্থা ল'বলৈ আহ্বান জনায়। অসম সাহিত্য সভাই সকলো ৰাজনৈতিক দল, সামাজিক সংগঠন, বৌদ্ধিক সমাজ আৰু সাধাৰণ নাগৰিকক একেলগে আগবাঢ়ি আহি শান্তি স্থাপন কৰিবলৈ এই সংবাদমেল যোগে আহ্বান জনায়।
আধ্যাত্মিক ধেমাজিক একেলগে কৰি আমি সাংস্কৃতিক ভাৱ বিনিময় কৰাৰ উপৰি এই লোকসকলৰ মনৰ বতৰাও আমি লওঁ আৰু আমাৰ মনৰ বতৰাও তেওঁলোকক দিম আৰু আমি এটা প্ৰত্যাহ্বান স্বৰূপে গ্ৰহণ কৰিছো আমাৰ কেইখন ৰাজ্যৰ মাজত থকা বিশেষকৈ নাগালেণ্ড, অৰুণাচল আৰু মেঘালয়ৰ যি সীমা সমস্যাটো হৈছে এইটো সমাধান ৰাজনৈতিকভাৱে হ'ব লাগিব।
আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বাতৰিৰ পৰৱৰ্তী অংশ শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত বীৰবাল দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বীৰবাল দিৱস পুৰস্কাৰ প্ৰদান কৰে। চলিত বৰ্ষত 18খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উল্লেখিত সাফল্য প্ৰদৰ্শন কৰা 20গৰাকী শিশুক এই পুৰস্কাৰ প্ৰদান কৰা হয়। অসমৰ যোৰহাটৰ আই চি পি বৰাই বাল পুৰস্কাৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ পৰা গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰাপক আই চি প্ৰিচা বৰাক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে অভিনন্দন জ্ঞাপন কৰে। আই চিয়ে প্ৰাকৃতিক কৃষি আৰু আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰ কৰা প্ৰকল্প ৰূপায়ণ কৰিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ বাৰ্তাটোত কয় যে নিচেই কম বয়সৰ পৰাই বহনক্ষম পদ্ধতিৰ প্ৰসাৰৰ বাবে আই চিৰ প্ৰচেষ্টা প্ৰশংসনীয় আৰু এই প্ৰচেষ্টাই আমাৰ যুৱক যুৱতীসকলক দৈনন্দিন বহনক্ষম পদ্ধতি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব। নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত অনুষ্ঠানটোত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই বঁটাই বঁটা প্ৰাপকসকলক উৎসাহিত কৰাৰ লগতে সমগ্ৰ দেশৰ শিশুসকলক অনুপ্ৰাণিত কৰে। বঁটাপ্ৰাপ্ত শিশুসকলে সাহসিকতা, কলা আৰু সংস্কৃতি, পৰিৱেশ, উদ্ভাৱন আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ বিভিন্ন খণ্ডত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বীৰ বাল দিৱস পালন কৰা হয়। হোজাই জিলাৰ লংকাত বাছ আস্থানৰ সমীপত হোজাই জিলা বিজেপিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে বীৰ বাল দিৱস অনুষ্ঠিত হয়। অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিন। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত পৰহিৰে পৰা অনুষ্ঠিত গ্ৰন্থমেলাত আজি অসম প্ৰকাশন পৰিষদে ছপা কৰি উলিওৱা কেশৱ মহন্ত ৰচনাৱলী নামৰ পুথিখন উন্মোচন কৰা হয়। বিশিষ্ট অভিধান প্ৰণেতা, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই সম্পাদনা কৰা গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সংগীত শিল্পী ৰমেন চৌধুৰীয়ে কয় যে কেশৱ মহন্তই গীত আৰু কবিতাক জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰি নিৰন্তৰ সাধনাৰে এই দিশত নতুন মাত্ৰা প্ৰদান কৰিছিল। মানুহৰ জীৱন সংগ্ৰাম, অসমৰ মাটি প্ৰকৃতিৰ কথাৰে সমৃদ্ধ হোৱা কেশৱ মহন্তৰ সৃষ্টিসত্তাৰ বিষয়ে উল্লেখ কৰি কেশৱ মহন্ত ৰচনাৱলী সম্পাদনা কৰাটো এক মনোৰম অভিজ্ঞতা বুলি শ্ৰীচলিহাই উল্লেখ কৰে। ৰচনাৱলীৰ এই প্ৰথম খণ্ডত কেশৱ মহন্তৰ গীত, কবিতা আৰু 12খন সংগীতালেখ্য সন্নিৱিষ্ট কৰা হৈছিল। গ্ৰন্থমেলাৰ আজি তৃতীয় দিনাৰ সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
আজি তৃতীয় দিনেও পুহমহীয়া শীতৰ আৱেশৰ মাজত গ্ৰন্থৰ সুবাস বিচাৰি গ্ৰন্থমেলাৰ প্ৰাংগণত অগণন গ্ৰন্থপ্ৰেমীয়ে ভিৰ কৰা পৰিলক্ষিত হয়। আজিৰ দিনটোত গ্ৰন্থমেলাৰ বাকৰিত কেইবাটাও মনোমোহা অনুষ্ঠান অনুষ্ঠিত হয়। গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি আজি কবি গীতিকাৰ কেশৱ মহন্তলৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি সাৰগৰ্ভ ভাষণ প্ৰদান কৰে। সন্ধিয়া ভাগলৈ গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত হয় মনোমোহা সাংস্কৃতিক অনুষ্ঠান।
সাহিত্য সমালোচক তথা নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক অৰিন্দম বৰকটকীৰ সঞ্চালনাত কবি গীতিকাৰ কেশৱ মহন্তৰ গীত মাধুৰ্য শীৰ্ষক আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত কবি সমালোচক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ এম কামালুদ্দিন আহমেদ আৰু লেখক সমালোচক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ডঃ প্ৰাঞ্জল শৰ্মা বশিষ্ঠই আলোচক হিচাপে অনুষ্ঠানত অংশ লয়। 91 সংখ্যক মাৰোৱাৰী সন্মিলনৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি শিৱসাগৰৰ খেমকা মাতৃ সদনত এক বিনামূলীয়া বহুমূত্ৰ পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। মাৰোৱাৰী সন্মিলনৰ উদ্যোগত তথা কেডিয়া মেডিকেলৰ সহযোগত অনুষ্ঠিত এই শিবিৰত স্থানীয় বহুমূত্ৰ ৰোগীয়ে স্বাস্থ্য পৰীক্ষাৰ সুবিধা গ্ৰহণ কৰে। এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে নগৰৰ পদপথবাসীসকলৰ মাজত গৰম কাপোৰ বিতৰণৰ ব্যৱস্থা কৰা হয়। ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত চিত্ৰশিল্পী ৰাতুমণি দাসৰ প্ৰচেষ্টাত 2019 চনত তেজপুৰত আৰম্ভ হোৱা যাত্ৰাৰ 11 সংখ্যক চিত্ৰ প্ৰদৰ্শনী আজিৰে পৰা 28 ডিচেম্বৰলৈ অনুষ্ঠিত হৈছে। এই প্ৰদৰ্শনীত অনুষ্ঠিত হ'বলগীয়া কেইবাখনো কৰ্মশালাত পদ্মভূষণ যতীন দাস, আন্তঃৰাষ্ট্ৰীয় শিল্পী অমিত দত্তকে ধৰি কেইবাজনো শিল্পী সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত শিল্পী তথা চৰকাৰী চাৰুকলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দিলীপ তামুলীয়ে আজি এই প্ৰদৰ্শনীখন উদ্বোধন কৰে। তেওঁৰ লগত অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামী আৰু গুৱাহাটী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা লেখক ডঃ ধৰণী লাহন বিশেষ অতিথি হিচাপে উপস্থিত থাকে। উল্লেখযোগ্য যে প্ৰদৰ্শনীখনত ভাৰতৰ আগশাৰীৰ চিত্ৰশিল্পী আৰু বৰ্তমানৰ ফিলিপাইনছৰ ৰাজধানী মেলিনাৰ বিখ্যাত জাৰ্মান ইউৰোপীয় স্কুলৰ ভিজুৱেল আৰ্টছ বিভাগৰ মুৰববী সন্তোষ কুমাৰে অংশগ্ৰহণ কৰিছে। বিশ্বনাথৰ জিলা আয়ুক্তই আজি জিলা চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ চিকিৎসা বিষয়া আৰু চিকিৎসা কৰ্মীসকলক লগ ধৰি বিভিন্ন বিষয়ৰ বুজ লোৱাৰ লগতে বহিৰ্বিভাগ, আয়ুষ্মান কাৰ্যালয়, পুষ্টি পুনৰ্বাসন কেন্দ্ৰ, নৱজাতকৰ বিশেষ সুৰক্ষা কেন্দ্ৰ, অস্ত্ৰোপচাৰৰ কক্ষ, প্ৰসূতি কক্ষ, পৰীক্ষাগাৰ, এক্সৰে কক্ষ আদিৰ লগতে চিকিৎসালয়খনৰ বিভিন্ন বিভাগ পৰিদৰ্শন কৰে। জিলা আয়ুক্তগৰাকীয়ে চিকিৎসালয়খনৰ ঔষধালয় পৰিদৰ্শন কৰি পৰ্যাপ্ত ঔষধ মজুত ৰাখিবলৈ চিকিৎসা বিষয়াসকলক নিৰ্দেশ দিয়ে। এতিয়া পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতাৰ পৰা।
আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 প্ৰচাৰ হোৱা মাজুলী জিলাৰ মীন বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনি সন্দৰ্ভত জিলাখনৰ মীন বিষয়া ভদ্ৰেশ্বৰ মিলিৰ সৈতে হোৱা সাক্ষাৎকাৰ নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ আমাৰ মাজুলী জিলাৰ সংবাদদাতা বিকাশ শইকীয়াৰ। চিৰাং জিলাৰ বিজনীৰ বৰলাও গাঁৱৰ বীৰাংগনাত থেংফ্ৰাফ্ৰী পথাৰত সমাগত 2026 চনৰ 9 জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ বড়ো সাহিত্য সভাৰ 65 সংখ্যক বাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত হ'ব। বড়ো সাহিত্য সভাৰ সৈতে সংগতি ৰাখি হ'বলগীয়া অধিৱেশনস্থলীত আজি বড়ো ক্ৰীড়াংগনা থেংফ্ৰাফ্ৰীৰ এটা প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হয়। BTCৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগয়াৰীয়ে বড়ো বীৰাংগনাগৰাকীৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানটোত 65 সংখ্যক বড়ো সাহিত্য সভাৰ আদৰণি সমিতিৰ সভাপতি কমল সিং নাৰ্জাৰী, মুখ্য আহ্বায়ক শুক্লেশ্বৰ বসুমতাৰীসহ আদৰণি সমিতিৰ বিষয়ববীয়াসকলৰ লগতে স্থানীয় লোক উপস্থিত থাকে। তামোলপুৰ জিলাৰ চেচাপানীত আজি তামোলপুৰ জিলা প্ৰশাসন আৰু বাক্সা বন সংমণ্ডলৰ উদ্যোগত হাতী মানুহৰ সংঘাত সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হৈ যায়। সভাখনত তামোলপুৰ জিলাৰ আয়ুক্ত, জিলাখনৰ বন বিভাগৰ বিষয়াৰ লগতে বহুকেইটা স্বেচ্ছাসেৱী সংস্থাৰ বিষয়াই হাতী মানুহৰ সংঘাত দূৰীকৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। সভাখনত হাতীৰ খাদ্যৰ বাবে খেতি কৰা তথা ভাৰত ভূটান সীমান্তৰ অঞ্চলসমূহত অধিক মাত্ৰাত গছপুলি ৰোপণৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। সভাখনত বন বিভাগৰ তৰফৰ পৰা ৰাইজৰ মাজত উন্নত মানৰ টৰ্চ লাইট বিতৰণ কৰা হয়। বঙাইগাঁও জিলাৰ আয়ুক্ত হিচাপে কৰ্মৰত নৱদ্বীপ পাঠকক ৰাজ্য চৰকাৰে সাম্প্ৰতিক প্ৰশাসনীৰ পুনৰ বিন্যাসৰ অংশ হিচাপে ধুবুৰী জিলাৰ আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰিছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে জাৰি কৰা এখন অধিসূচনা অনুসৰি ধুবুৰী জিলাৰ বৰ্তমানৰ আয়ুক্ত দিবাকৰ নাথক বদলি কৰি বঙাইগাঁও জিলাৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। ধেমাজি জিলাৰ গোগামুখ নিবাসী বিশিষ্ট সাংবাদিক, লেখক, সমাজকৰ্মী অতুল বৰুৱাৰ আজি পুৱা 8 বজাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। দীৰ্ঘদিন ধৰি কেইবাটাও ৰোগত আক্ৰান্ত হৈ থকা বৰুৱাৰ মৃত্যুৰ সময়ত বয়স হৈছিল প্ৰায় 54 বছৰ। অসমৰ বহুকেইখন বাতৰি কাকতৰ সৈতে সাংবাদিক হিচাপে সেৱা আগবঢ়াই অহা বৰুৱাই পন্নীৰ লগতে এটি পুত্ৰ আৰু এগৰাকী কন্যা কৃহ সংসাৰত এৰি থৈ যায়। ৰাভা, মিচিং আৰু তিৱা জনগোষ্ঠীৰ প্ৰতিনিধি গোটৰে বৈঠকত ভাগ লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ শীঘ্ৰে তেওঁলোকৰ সমস্যা সমাধানৰ আশ্বাস। পশ্চিম কাৰ্বি আংলঙৰ খেৰনিৰ ঘটনা সন্দৰ্ভত দিছপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্বি জনগোষ্ঠীৰ প্ৰতিনিধিৰে জৰুৰী বৈঠক। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দুদিনীয়াকৈ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা। ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনৰ অংশগ্ৰহণ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ পৰা যোৰহাটৰ আই চি প্ৰিচা বৰাৰ ৰাষ্ট্ৰীয় বীৰ বাল পুৰস্কাৰ গ্ৰহণ। আই চি প্ৰিচাক মুখ্যমন্ত্ৰীৰ অভিনন্দন। আৰু অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিনা কবি গীতিকাৰ কেশৱ মহন্তলৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10